নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ ছয় বজাৰ বাতৰিৰ সৈতে মই পৱন কুমাৰ পৰা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল ধুমুহা বৰষুণৰ বিস্তৰ ক্ষতি, নগাঁও দুখন কাৰাগাৰত একেদিনাই দুজন কয়দীৰ ৰহস্যজনকভাৱে মৃত্যু, চাৰি মে'ত হ'বলগীয়া ভোটগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে গুৱাহাটীত জিলা নিৰ্বাচনী বিষয়া, ৰিটাৰ্ণিং বিষয়া প্ৰশিক্ষণ কাৰ্যসূচী, আৰু আজি বিশ্ব মেলেৰিয়া দিৱস, ৰাজ্যৰ ঠায়ে ঠায়ে সজাগতামূলক অনুষ্ঠান। ৰাজ্যৰ বিভিন্ন স্থানত ধুমুহা বৰষুণে আজি বিস্তৰ ক্ষতিসাধন কৰে। ডিব্ৰুগড়, গহপুৰ, ধেমাজি, চৰাইদেউ, যোৰহাট, তিয়ক, হাতশিঙিমাৰী, ছয়গাঁও, কলিয়াবৰ, বৰপেটা, গোৱালপাৰা, কামৰূপ আৰু নলবাৰী আদিত ধুমুহা বৰষুণৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয়। লখিমপুৰ, বিহপুৰীয়া, নাওবৈচাতো ধুমুহা বৰষুণে বিস্তৰ ক্ষতি কৰিছে। ইপিনে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুই তিনিদিনত গুৱাহাটীৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগৰি বতৰা দিছে। বিভাগে প্ৰকাশ কৰা মতে এই সময়ছোৱাত ধুমুহা বতাহৰ লগতে 7-20 চেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত চহৰখনত বান সমস্যাৰ সৃষ্টি হোৱাৰ লগতে যান বাহন চলাচল লেহেমীয়া আৰু পাহাৰীয়া এলেকাসমূহত ভূমিস্খলনৰ আশংকাই দেখা দিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু পৌৰ কৰ্তৃপক্ষই পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি তুলিছে। প্ৰাধিকৰণে সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। দৈনিক আহ যাহ কৰা আৰু দূৰণিবতীয়া যাত্ৰীসকলক পৰিস্থিতি অনুযায়ী যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু ধাৰাষাৰ বৰষুণৰ সময়ছোৱাত আৱশ্যক নহলে ঘৰৰ পৰা ওলাই নাযাবলৈ আহ্বান জনাইছে। দ এলেকা আৰু পাহাৰৰ কাষৰীয়া অঞ্চলৰ জনসাধাৰণকো বান আৰু ভূমিস্খলনৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। নগাঁৱৰ চহৰত ওচৰা ওচৰিকৈ থকা দুখন কাৰাগাৰত আজি পুৱতি নিশা দুজন কয়দীৰ ৰহস্যজনকভাৱে মৃত্যু হয়। জিলাখনৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৰহাৰ জিতুমণি কোঁৱৰ নামৰ কয়দীজনৰ মৃত্যু হোৱাৰ লগতে নগাঁৱৰ বিশেষ কাৰাগাৰত বন্দী হৈ থকা ৰূপসিং ডেৰা নামৰ আন এজন কয়দীৰ মৃত্যু হয়। জিতুমণি কোঁৱৰ ৰহা থানাৰ এটা গোচৰত গ্ৰেপ্তাৰ হৈ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল। বিশেষ কাৰাগাৰত মৃত্যু হোৱা লংকাৰ পূব উদালিৰ ডুবৰী গাঁৱৰ ৰূপসিং ডেৰা হত্যাৰ গোচৰত বন্দী হৈ আছিল। দুজন কয়দীৰ নগাঁও চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। কয়দীৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত নগাঁও জিলাৰ আয়ুক্তই ইতিমধ্যে তদন্তৰ ঘোষণা কৰিছে। অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মাক এই তদন্তৰ দায়িত্ব দিয়া হৈছে। মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰদেৱ গোস্বামীয়ে ব্ৰিটিছ সংসদত বক্তৃতা প্ৰদানৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে। সত্ৰাধিকাৰগৰাকীয়ে অহা 17 জুনত অসমৰ সত্ৰীয়া সংস্কৃতি আৰু অসমীয়া সমাজ জীৱনত ইয়াৰ প্ৰভাৱ বিষয়ত বক্তৃতা প্ৰদান কৰিব। বক্তৃতা প্ৰদান উদ্দেশ্যে তেওঁ জুনৰ প্ৰথম সপ্তাহত লণ্ডন অভিমুখে ৰাওনা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সত্ৰাধিকাৰগৰাকীক অভিনন্দন জনাইছে। ব্ৰিটিছ সংসদক বক্তৃতা প্ৰদানৰ বাবে নিমন্ত্ৰণ লাভ কৰা সন্দৰ্ভত ডঃ পীতাম্বৰদেৱ গোস্বামীয়ে এইদৰে কয়।
17 জুনত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত এটা লেকচাৰ দিবৰ কাৰণে মাতিছে অসমৰ পৰা। অসমৰ সত্ৰীয়া সংস্কৃতি, অসমীয়া সংস্কৃতি সমাজ জীৱনত কেনেকৈ ইয়াৰ প্ৰভাৱ পৰিছে সেই সম্পৰ্কতে তেখেতসকলে ভাষণটো দিবলৈ মাতিছে আমাক। আমি প্ৰথমবাৰৰ কাৰণে ওলাইছো, সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিছো আৰু সকলোৱে যদি আশীৰ্বাদ কৰে তেতিয়াহে হয়তো এই কাৰ্য সুসম্পাদিত হ'ব, কাৰণ আমি তেনেই নিশ্চিন কিন্তু ৰাইজৰ পৰা আশীৰ্বাদ পালে শক্তি পাম আৰু সেই শক্তিৰে তেওঁলোকে ভবামতে সেই কাৰ্য আমি সাধন কৰিব পাৰিম।
চাৰি মে'ত হ'বলগীয়া ভোটগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি গুৱাহাটীত জিলা নিৰ্বাচনী বিষয়া, ৰিটাৰ্ণিং বিষয়া আৰু নিৰ্বাচনী বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচনী বিষয়াৰ পৃষ্ঠপোষকতাত আয়োজিত এই কাৰ্যসূচীত ভোটগণনা প্ৰক্ৰিয়াৰ সকলো দিশৰ সূক্ষ্ম পৰিকল্পনা আৰু ৰূপায়ণৰ বিভিন্ন দিশ সামৰি লোৱা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল আৰু যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াসকল সমল ব্যক্তি হিচাপে উপস্থিত থাকে। প্ৰশিক্ষণকালত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা পালন কৰি ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। তেওঁ লগতে ভোটগণনা কক্ষত ল'বলগীয়া ব্যৱস্থা সম্পৰ্কেও আলোকপাত কৰে। গণনাৰ সময়ত EVM আৰু VVPAT ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। আজি প্ৰশিক্ষণত ডাক বেলট আৰু EVMৰ ভোটগণনা ষ্ট্ৰংৰুম খোলা আৰু গণনা কক্ষলৈ অনা গণনাকাৰী বিষয়া কৰ্মচাৰী নিয়োগ আৰু প্ৰশিক্ষণ, কাউণ্টিং এজেণ্টক পৰিচয় পত্ৰ প্ৰদান, অগ্নি নিৰ্বাপণ ব্যৱস্থাপনা, মিডিয়া ব্যৱস্থাপনা আৰু ভোটগণনাৰ অন্তত নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পাদন কৰিবলগীয়া কামকে ধৰি সকলো বিষয় সামৰি লোৱা হয়। পৰৱৰ্তী পৰ্যায়ত পৰহিলৈ পৰা জিলাই জিলাই ভোটগণনাকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। ভোটগণনাৰ সময়ত প্ৰতিখন গণনাৰ মাজত ন্যূনতম তিনিজনকৈ বিষয়া থাকিব। জিলা সদৰসমূহত স্থাপন কৰা ষ্ট্ৰং ৰুমৰ কাষতে সাজু কৰা প্ৰতিটো গণনা কক্ষৰ বাবে নিয়োজিত মাইক্ৰ' অবজাৰ্ভাৰ সকলো গণনা কাৰ্যত উপস্থিত থাকিব। তদুপৰি ডাক বেলত গণনাৰ বাবে সুকীয়া কক্ষ থাকিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি বিশ্ব মেলেৰিয়া দিৱস। প্ৰতি বছৰে 25 এপ্ৰিলত পালন কৰি অহা এই দিৱসে মেলেৰিয়া ৰোগৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ লগতে ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে বিশ্বব্যাপী প্ৰচেষ্টাক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে মেলেৰিয়া নিৰ্মূলৰ দৃঢ় সংকল্প, এতিয়া আমি কৰিব পাৰোঁ, এতিয়া আমি কৰিব লাগিব। দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ঠায়ে ঠায়ে মেলেৰিয়া ৰোগৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। কামৰূপ মহানগৰ জিলাৰ সোনাপুৰৰ কমাৰকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনুষ্ঠানিকভাৱে এই দিৱস পালন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী স্বাস্থ্যসেৱা সঞ্চালক ডাঃ কুমাৰেন্দ্ৰ নাথ, সোনাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ মনোজ মজুমদাৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দিৱসৰ লগতে সংগতি ৰাখি মেলেৰিয়া প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ সম্পৰ্কে শিক্ষাৰ্থীসকলক সজাগ কৰাৰ উদ্দেশ্যে সজাগতা সভা, কুইজ আৰু প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ইয়াৰ উপৰি জিলাখনত ঔষধযুক্ত আঁঠুৱা বিতৰণ শিবিৰ, জ্বৰ পৰীক্ষা আদি কাৰ্যসূচীৰ অংশগ্ৰহণ কৰা হয়। লখিমপুৰ জিলাত বিশ্ব মেলেৰিয়া দিৱস উপলক্ষে আজি জিলা স্বাস্থ্য বিভাগৰ অধীনত বিভিন্ন অঞ্চলত সজাগতা সভাৰ আয়োজন কৰা হয়। অসম আৰু ত্ৰিপুৰা চৰকাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্ত বেৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰয়োজনীয় ভূমি আবণ্টন দিছে, কিন্তু পশ্চিমবংগই এতিয়াও সীমান্ত বেৰ নিৰ্মাণৰ বাবে ভূমি আগবঢ়োৱা নাই বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কলকাতাত অভিযোগ কৰিছে। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত অংশগ্ৰহণ কৰি থকা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কলকাতাত এখন সংবাদমেলত এই অভিযোগ কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে পশ্চিমবংগ, অসম, ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰামৰ সীমান্তসমূহৰ এটাও যদি খোলা থাকে তেন্তে ইয়াৰ প্ৰভাৱ দেশৰ আন ৰাজ্যসমূহতো পৰিব। বোকাখাটৰ মেথনিত আজি এটা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত 3 মটৰচাইকেল আৰোহী নিহত হয়। নিহত লোককেইজন বোকাখাটৰ পানবাৰী আদৰ্শ গাঁৱৰ দিগন্ত দাস, লক্ষ্মণ দাস আৰু লুকু দাস বুলি চিনাক্ত কৰা হৈছে। মটৰচাইকেল আৰোহীকেইজন আহি থকা মটৰচাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকৰ পাছফালে খুন্দা মৰাৰ ফলত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দুধনৈ ৰাজহুৱা খেলপথাৰত বিহুৱা উৎসৱৰ আয়োজন কৰা হৈছে। পুৱাৰ ভাগত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে কাৰ্যসূচী আৰম্ভ হয়। এই উৎসৱৰ সৈতে সংগতি ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন, লেওৱাটনা প্ৰতিযোগিতা, মিছ বিহুৱা প্ৰতিযোগিতাৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 শিক্ষাৰ্থীৰ জীৱনত সহ পাঠ্যক্ৰমৰ গুৰুত্ব শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব জ্যেষ্ঠ শিক্ষক, অভিনেতা, নাট্যকাৰ তথা পৰিচালক অসীম কৃষ্ণ বৰুৱাই। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তিৰাণী ডেকা আৰু পৰিস্মিতা দিহিঙীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11:00 আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 133 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIRৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল ধুমুহা বৰষুণত বিস্তৰ ক্ষতি। নগাঁৱৰ 2 কাৰাগাৰত একেদিনাই 2 কয়দীৰ ৰহস্যজনকভাৱে মৃত্যু। 4 মে'ত হ'বলগীয়া ভোটগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে গুৱাহাটীত জিলা নিৰ্বাচনী বিষয়া, ৰিটাৰ্ণিং বিষয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰু আজি বিশ্ব মেলেৰিয়া দিৱস, ৰাজ্যৰ ঠায়ে ঠায়ে সজাগতামূলক অনুষ্ঠান। আমাৰ এতিয়াৰ বাতৰি ইমানেই। 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।